চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে পুনৰ আপোনালোকক লগ পাই অতিশয় আনন্দিত হৈছো। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক, অনুষ্ঠান শুনি আপোনাৰ কিবা উপকাৰ হৈছে যদিও জনাওক, খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখক। আপোনাৰ পৰা চিঠি এখন পালে আমি অতিশয় আনন্দিত হ'ম। আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা মহান পিতা ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। তুমি আমাক ইমান আশীৰ্বাদ কৰি আহিছা যে আমি গণনা কৰি শেষ কৰিব নোৱাৰো, কিন্তু আমি আচলতে তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহওঁ। তুমি দয়া, অনুগ্ৰহ আৰু কৰুণাৰ আঁকৰ বাবেহে আমাক এনেদৰে কৃপা কৰি আহিছা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা ৰক্ষা কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰো, তোমাৰ সন্তান হ'ব পাৰো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। তুমি আমাক বুজোৱা, আমাক শিকোৱা, আমাক বিশেষভাৱে কথা কোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম, মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো, কিন্তু সময় যে ইমান বেগাই পাৰ হৈ যায় সেই কথা আজি আমি আকৌ এবাৰ অনুভৱ কৰিছো। এই পুস্তকখনৰ অধ্যয়নো আমি এতিয়া শেষ কৰিবলৈ ওলাইছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 25, 26 আৰু 27 নম্বৰ অধ্যায় তিনিটা বিশেষভাৱে চাই 28 নম্বৰ অধ্যায়ৰ পৰাও আমি প্ৰথম পদকেইটামান পঢ়ি চমু আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই পুস্তকৰ বাকী থকা অংশৰ বিষয়ে আলোচনা আগবঢ়াম। হওক, কিন্তু আজি আমি গোটেই পুস্তকখনৰ বিষয়ে থুলমূলকৈ অলপ মনত পেলাই লোৱাটো ভাল হ'ব, কাৰণ আজিৰ অনুষ্ঠানত এই পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিব খুজিছো। এই প্ৰথম বংশাৱলী পুস্তকৰ প্ৰথম 9টা অধ্যায়ত আমি পাইছিলো ইছৰাইল জাতিৰ বংশাৱলীৰ কথা। আদমৰ পৰা আহি আহি আমি কেনেদৰে দাউদক পালোহি সেই কথা ইয়াতেই স্পষ্টভাৱে আমি দেখা পাওঁ। 10 নম্বৰ অধ্যায়টোত আমি পাইছিলো ইছৰাইলৰ প্ৰথম ৰজা চৌলৰ মৃত্যুৰ কথা, আৰু চৌলৰ মৃত্যুৰ পাছত দাউদ ৰজা হোৱাৰ কথা আমি পঢ়িবলৈ পাইছিলো 11 নম্বৰ অধ্যায়ত। লগতে দাউদৰ বীৰ পুৰুষবিলাকৰ কথা আমি পাইছিলো। দাউদ চৌলৰ ভয়ত পলাই ফুৰিব লগা হোৱা সময়ত তেওঁৰ লগ লোৱা মানুহবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাইছিলো 12 নম্বৰ অধ্যায়ত। 13 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাইছিলো দাউদে ঈশ্বৰৰ নিয়ম চন্দুক জিৰচালেমলৈ আনিবলৈ চলোৱা প্ৰথম প্ৰচেষ্টাৰ কথা। সেই প্ৰচেষ্টাত তেওঁ বিফল হৈছিল কাৰণ তেওঁ ঈশ্বৰে বান্ধি দিয়া নিয়মমতে সেই কাম কৰা নাছিল। 14 নম্বৰ অধ্যায়ত আমি পাইছিলো দাউদে আক্ৰমণকাৰী পলেষ্টিয়াবিলাকক যুদ্ধত পৰাস্ত কৰাৰ কথা। দাউদে সম্পূৰ্ণ উচিত নিয়ম পালন কৰি ঈশ্বৰৰ নিয়ম চন্দুকটো জিৰচালেমলৈ আনি এটা বিশেষ তম্বুত ৰখা আৰু সকলো লোকে মিলি ঈশ্বৰৰ উদ্দেশ্যে গীত গান কৰাৰ কথা আমি পঢ়িবলৈ পালো 15 আৰু 16 নম্বৰ অধ্যায়ত। দাউদে ঈশ্বৰৰ কামৰ বাবে বিশেষ আগ্ৰহ দেখুওৱাৰ বাবে ঈশ্বৰে দাউদক আশীৰ্বাদ কৰাৰ কথা আৰু দাউদে ধন্যবাদ জনাই প্ৰাৰ্থনা কৰাৰ কথা আমি পঢ়িবলৈ পাইছিলো 17 নম্বৰ অধ্যায়ত। 18 নম্বৰ অধ্যায়ৰ পৰা 20 নম্বৰ অধ্যায়লৈকে আমি কিছুমান যুদ্ধৰ বিষয়ে পঢ়িলো। সকলোবোৰ যুদ্ধত দাউদ জয়ী হৈছিল। 21 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাইছিলো দাউদে ছয়তানৰ কুবুদ্ধি শুনি ইছৰাইলৰ লোকবিলাকক গণনা কৰি পাপ কৰিছিল আৰু ঈশ্বৰৰ পৰা দণ্ড নামি আহিছিল ইছৰাইল দেশৰ ওপৰলৈ। তেতিয়া ডায়ুদে ক্ষমা বিচাৰিছিল আৰু ঈশ্বৰৰ নিৰ্দেশ মতে অৰ্ণন নামৰ লোক এজনৰ মৰণামৰা ঠাইখিনি কিনি লৈ তাতে এটা যজ্ঞবেদী নিৰ্মাণ কৰি ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে হোম বলি আৰু মংগলাৰ্থক বলি আগবঢ়াইছিল। বাইশ নম্বৰ অধ্যায়ৰ পৰা আমি পাওঁ জিৰচালেমত সেই অৰ্ণনৰ মৰণামৰা ঠাইতেই মন্দিৰ নিৰ্মাণৰ কাৰণে আয়োজন কৰা কথা। যদিও সেই মন্দিৰ নিৰ্মাণৰ বাবে ডায়ুদে বিশেষভাৱে আগ্ৰহ দেখুৱাইছিল, কিন্তু তেওঁক ঈশ্বৰে সেই কাম কৰিবলৈ অনুমতি নিদিলে কাৰণ তেওঁ মানুহৰ ৰক্তপাত কৰিছিল। তেওঁৰ পুতেক চলোমনেহে সেই কাম কৰিব বুলি ঈশ্বৰে জনাই দিছিল। ডায়ুদে চলোমনক সেই কথা জনাই দিছে আৰু কামত লাগি যাবলৈ উৎসাহ দিছে। তদুপৰি তেওঁ ইছৰাইলৰ অধ্যক্ষবিলাককো সেই কথা জনাই দিছে। তাৰ পাছত ডায়ুদে মন্দিৰত পৰিচৰ্যা কৰিবলৈ লেবিয়া, পুৰোহিত, গায়ন, বায়ন, দুৱৰী, ভঁৰালী আদিৰ দায়িত্ব ভগাই দিয়া আমি পঢ়িবলৈ পালো। সাতাইশ নম্বৰ অধ্যায়ত আমি সেনাপতি আৰু কাৰ্যাধ্যক্ষবিলাকৰ কথা পঢ়িবলৈ পাইছিলো। আঠাইশ নম্বৰ অধ্যায়ত আমি পাওঁ ডায়ুদে এখন বিশেষ সভা আয়োজন কৰি বক্তৃতা দিয়াৰ কথা। ডায়ুদৰ মৃত্যু ওচৰ চাপি আহিছিল। তেওঁ ইছৰাইলৰ সকলোবোৰ নেতৃস্থানীয় মানুহক গোটাই লৈ তেওঁৰ বক্তব্য দাঙি ধৰিছে। তেওঁ জনাই দিছে যে যদিও তেওঁৰ প্ৰবল ইচ্ছা আছিল, কিন্তু ঈশ্বৰে মন্দিৰ নিৰ্মাণ কৰিবলৈ তেওঁক অনুমতি নিদিলে কাৰণ তেওঁৰ হাতত মানুহৰ ৰক্তপাত হৈছিল। এতিয়া আমি আঠাইশ নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদৰ পৰা চাব খুজিছো। আঠাইশ নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদ পাঠ কৰি দিছো। আৰু তেওঁ মোক কলে, তোমাৰ পুত্ৰ চলোমনেই মোৰ গৃহ আৰু চোতালকেইখন নিৰ্মাণ কৰিব, কিয়নো মোৰ পুত্ৰ হবলৈ মই তেওঁকেই মনোনীত কৰিলো আৰু মই তেওঁৰ পিতৃ হ'ম। মন্দিৰ নিৰ্মাণ কৰিবলৈ ডায়ুদৰ প্ৰবল হাবিয়াস আছিল, কিন্তু ঈশ্বৰে অনুমতি নিদিলে। ডায়ুদে ঈশ্বৰৰ ইচ্ছা মানি লৈছিল, কিন্তু তেওঁ মন্দিৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আহিলাপাতি, বিভিন্ন সা সামগ্ৰী সংগ্ৰহ কৰি থৈছিল আৰু চলোমনক উৎসাহ প্ৰদান কৰিছিল সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ। সাত আৰু আঠ নম্বৰ পদ, আৰু আজিৰ নিচিনাকৈ যদি তেওঁ মোৰ আজ্ঞা আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ নেৰে, তেন্তে মই তেওঁৰ ৰাজ্য চিৰস্থায়ী কৰিম। এই হেতুকে এতিয়া জিহুৱাৰ সমাজ, গোটেই ইছৰাইলৰ সাক্ষাতে আৰু আমাৰ ঈশ্বৰে শুনাকৈ মই কৈছো, এই উত্তম দেশৰ অধিকাৰ যেন তোমালোকৰ থাকিব আৰু তাক তোমালোকৰ পাছৰ সন্তানবিলাকলৈ অধিকাৰৰ অৰ্থে থৈ যাব পাৰিবা। এই নিমিত্তে তোমালোকে সাৱধান হৈ তোমালোকৰ ঈশ্বৰ জিহুৱাৰ সকলো আজ্ঞাকে পালন কৰা। ডায়ুদে সকলোকে সচেতন কৰি দিছে যাতে তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰি যায়, তেতিয়াহে তেওঁলোকে সেই প্ৰতিজ্ঞাৰ দেশত সদায় অধিকাৰ চলাই যাব পাৰিব। তাৰ পাছত ডায়ুদে চলোমনক বিশেষভাৱে উপদেশ দিয়া আমি দেখিবলৈ পাওঁ। ন আৰু দহ নম্বৰ পদ, আৰু হে বোপা চলোমন, তুমি তোমাৰ পিতৃ ঈশ্বৰক জানিবা আৰু সৰল মনেৰে, সন্তুষ্ট মনেৰে তেওঁৰ আৰাধনা কৰিবা, কিয়নো জিহুৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব। এতিয়া তুমি সাৱধান হোৱা, কিয়নো ধৰ্মধামৰ অৰ্থে এটি গৃহ নিৰ্মাণ কৰিবলৈ জিহুৱাই তোমাক মনোনীত কৰিলে, তুমি হাঁহিয়াল হৈ কাৰ্য কৰা। তাৰ পাছত ডায়ুদে চলোমনক সেই মন্দিৰ কেনেকুৱা হ'ব তাৰ এখন নক্সা দিলে। এঘাৰ আৰু বাৰ নম্বৰ পদ, পাছে ডায়ুদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, তাৰ সকলো ঘৰৰ, ভঁৰালবোৰৰ, ওপৰৰ কোঠালীবোৰৰ, ভিতৰৰ কোঠালীবোৰৰ আৰু পাপাবৰণৰ ঠাইখনৰ নমুনা দিলে। আত্মাৰ দ্বাৰাই তেওঁৰ মনত যি যি উৎপন্ন হৈছিল সেই সকলোকে বুজাই নমুনা দিলে। সেইবোৰ এই জিহুৱাৰ গৃহৰ চোতালকেইখন, চাৰিওফালৰ আটাই কোঠালীবোৰ, ঈশ্বৰীয় গৃহৰ ভঁৰালবোৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালবোৰ। এনেদৰে ডায়ুদক ঈশ্বৰে যিদৰে বুজাই দিছিল সেই মন্দিৰ কেনেকুৱা হ'ব লাগিব তাৰ নক্সা ডায়ুদে চলোমনক বহলভাৱে বুজাই দিলে। এই বৰ্ণনা আমি ঊনৈশ নম্বৰ পদলৈকে পাওঁ। আমি ইতিমধ্যে পঢ়ি আহিছো যে ঈশ্বৰে মুচিকো জনাই দিছিল নিয়ম চন্দুক ৰখা তম্বুটো কেনেকুৱা হ'ব লাগিব সেই কথা। এতিয়া জিৰচালেমৰ মন্দিৰটো কেনেদৰে সাজিব লাগিব তাৰ খুটি নাটি বৰ্ণনা ঈশ্বৰে ডায়ুদক জনাই দিছিল বুলি আমি দেখিবলৈ পালো। যদিও মন্দিৰটো নিৰ্মাণ কৰিব চলোমনেহে, কিন্তু মন্দিৰটো কেনেকৈ সাজিব লাগিব সেই কথা ঈশ্বৰে ডায়ুদকে জনাই দিছিল। অৱশ্যে ডায়ুদে কেতিয়াও ভবা নাছিল যে ঈশ্বৰৰ থকা ঠাই হিচাপে এটা মন্দিৰৰ প্ৰয়োজন। ঈশ্বৰক কোনো থকা ঘৰ নালাগে, সেই মন্দিৰটো ঈশ্বৰৰ উপাসনা গৃহ, ঈশ্বৰক লগ পোৱা ঠাই হিচাপেহে দাউদে কল্পনা কৰিছিল, চলোমনে কৈছিল। কিন্তু বাস্তৱিকে ঈশ্বৰে পৃথিৱীত মনুষ্যৰ মাজত বাস কৰিবনে? চোৱা, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্মাণ কৰা গৃহই জানো পাৰিব? দ্বিতীয় বংশাৱলী 6 অধ্যায়ৰ 18 পদ। ঈশ্বৰ যে সৰ্বব্যাপী সেই কথা তেওঁলোকে মনে প্ৰাণে বিশ্বাস কৰিছিল। 14-15 পদ। সোণৰ পাত্ৰবোৰৰ নিমিত্তে, অৰ্থাৎ বিশেষ বিশেষ সেৱকীয়া কাৰ্যৰ আটাই পাত্ৰৰ নিমিত্তে সোণৰ পৰিমাণ, ৰূপৰ পাত্ৰবোৰৰ নিমিত্তে, অৰ্থাৎ বিশেষ বিশেষ সেৱকীয়া কাৰ্যৰ আটাই পাত্ৰৰ নিমিত্তে ৰূপৰ পৰিমাণ, সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্ৰদীপবোৰৰ নিমিত্তে, অৰ্থাৎ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্ৰদীপবোৰৰ অৰ্থে সোণৰ পৰিমাণ, আৰু ৰূপৰ দীপাধাৰবোৰৰ নিমিত্তে, অৰ্থাৎ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্ৰদীপবোৰৰ কাৰ্য অনুসাৰে ৰূপৰ পৰিমাণ। মন্দিৰৰ কামত লগাবলৈ প্ৰচুৰ পৰিমাণে সোণ ৰূপ গোটাই থোৱা হৈছিল। চলোমনে অলপো কৃপণালী নকৰাকৈ সেইবোৰ কামত লগাব পাৰিব, সেই কথা দাউদে বুজাই দিছে। এতিয়া 19 পদটো পঢ়ি দিছো। দাউদে কলে, এই সকলোকে, এই নমুনাৰ সকলো কাৰ্যৰ কথা যীহুৱাই নিজ হাতেৰে লিখি মোক বুজালে। এইটো অতি গুৰুত্বপূৰ্ণ পদ। ঈশ্বৰে দাউদক অতি স্পষ্টভাৱে বুজাই দিছিল সেই মন্দিৰ কেনেকুৱা হ'ব লাগিব, ক'ত কি কি থাকিব লাগিব, ইত্যাদি ইত্যাদি। ঈশ্বৰেই মন্দিৰৰ বাবে ঠাই বাছি দিছিল, অৰ্ণনৰ মৰণামৰা ঠাইখিনি। ঈশ্বৰেই দাউদক মন্দিৰৰ পৰিকল্পনাটোও দিছিল। ঈশ্বৰেই দাউদক অনুপ্ৰাণিত কৰিছিল আৰু দাউদে মন্দিৰ নিৰ্মাণৰ কাৰণে সকলো প্ৰস্তুতি চলাইছিল। কিন্তু আচল নিৰ্মাণ কাৰ্যটো দাউদক কৰিবলৈ ঈশ্বৰে অনুমতি দিয়া নাছিল। 20 পদ। পাছে দাউদে তেওঁৰ পুত্ৰ চলোমনক কলে, তুমি বলৱান হোৱা, সাহ কৰা আৰু কাৰ্য কৰা, ভয় নকৰিবা আৰু নিৰাশ নহবা, কিয়নো ঈশ্বৰ যি হোৱাই মোৰ ঈশ্বৰেই তোমাৰ সংগত আছে। যীহুৱাৰ গৃহ সম্বন্ধীয় সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক নেৰিব, ত্যাগ নকৰিব। মন্দিৰ নিৰ্মাণৰ বিষয়টো লৈ দাউদ অতি উৎসাহিত আৰু উত্তেজিত হৈ পৰিছিল। তেওঁ চলোমনক যিমান পাৰে, যেনেকৈ পাৰে, উৎসাহিত কৰিবলৈ চেষ্টা কৰিছিল। সকলোতকৈ প্ৰয়োজনীয় কথাটো তেওঁ ইয়াত উল্লেখ কৰিছে। তেওঁ কৈছে, চলোমন হতাশ হ'ব নালাগে, কাম কৰি যাব লাগে, কাৰণ কাম শেষ নোহোৱালৈকে ঈশ্বৰে তেওঁক সহায় কৰি যাব। 21 পদ। আৰু চোৱা, ঈশ্বৰৰ গৃহৰ সকলো সেৱকীয়া কাৰ্যৰ নিমিত্তে পুৰোহিত আৰু লেবিয়াবিলাকৰ পালবোৰ আছে, আৰু সকলো কাৰ্যৰ অৰ্থে জ্ঞান থকা আৰু ইচ্ছা থকা লোকবিলাক সকলো কাৰ্য কৰিবলৈ তোমাৰ সহায় হ'ব, আৰু অধ্যক্ষবিলাক ও সকলো প্ৰজা তোমাৰ আটাই বাক্য পালন কৰিবলৈ যুগুত আছে। ৰাজ্যৰ সকলো শ্ৰেণীৰ মানুহক দাউদে ইতিমধ্যে কামৰ ভাগ বতৰা কৰি দিছেই। চলোমনে কেৱল দাউদৰ কথা পালন কৰি মন্দিৰ নিৰ্মাণৰ কামত লাগিহে যাব লাগে। তেওঁক ঈশ্বৰেও সহায় কৰিব, মানুহেও সহায় কৰিব। 29 অধ্যায়ত দাউদে মানুহবোৰৰ আগত দিয়া বক্তৃতাৰ কথা আমি পঢ়িবলৈ পাওঁ। এয়া আছিল তেওঁৰ শেষ বক্তৃতা। আপোনাৰ নিশ্চয় মনত আছে যে যাকোবে মৃত্যুৰ আগে আগে নিজৰ পুতেক কেইজনক মাতি আনি বিশেষভাৱে কথা কৈছিল। মুছিয়েও নিজৰ মৃত্যুৰ আগে আগে ইছৰাইলৰ 12 ফৈদৰ প্ৰতি বিশেষ বক্তব্য ৰাখি গৈছিল। এতিয়া দাউদৰ মৃত্যু ওচৰ চাপিছে, তেওঁ গোটেই দেশখনৰ লোকৰ বাবে বক্তব্য ৰাখিব ধৰিছে। আমি পাঠ কৰি দিম 29 অধ্যায়ৰ 1 পদটো। পাছে দাউদ ৰজাই গোটেই সমাজক কলে, ঈশ্বৰে মোৰ পুত্ৰ চলোমনকহে মনোনীত কৰিছে, সি অলপ বয়সীয়া আৰু কোমল, আৰু এই কাৰ্য অতি গুৰুতৰ, কিয়নো এই অট্টালিকা মানুহৰ নিমিত্তে নহয়, কিন্তু ঈশ্বৰ যীহুৱাৰ নিমিত্তে হ'ব। দাউদে বাৰে বাৰে এটা কথা কৈছে যে চলোমন অলপ বয়সীয়া আৰু কোমল। চলোমন যে অতি অনভিজ্ঞ সেই কথা দাউদে জানিছিল, আৰু মন্দিৰ নিৰ্মাণৰ কামটো যে অতি গুৰুত্বপূৰ্ণ কাম সেই কথা ভাবি দাউদ অলপ চিন্তিত হৈছিল। সেইবাবে তেওঁ মানুহবোৰক বিশেষভাৱে অনুৰোধ কৰিছিল চলোমনক সকলো ধৰণে সহায় কৰি যাবলৈ। 2-3 পদ। আৰু মই নিজৰ সকলো শক্তিৰে মোৰ ঈশ্বৰৰ গৃহৰ নিমিত্তে আয়োজন কৰিলো, অৰ্থাৎ সোণৰ বস্তুৰ নিমিত্তে সোণ, ৰূপৰ বস্তুৰ নিমিত্তে ৰূপ, পিতলৰ বস্তুৰ নিমিত্তে পিতল, লোহাৰ বস্তুৰ নিমিত্তে লোহা, কাঠৰ বস্তুৰ নিমিত্তে কাঠ, গোমেদক বাখৰ, খোৱাবৰ নিমিত্তে পাথৰ, তেজস্বী পাথৰ, নানাবৰণীয়া পাথৰ, সকলোবিধৰ বহুমূলীয়া বাখৰ আৰু মৰমৰ শিল অধিককৈ যুগুতাই থৈছো। আৰু সেই পবিত্ৰ গৃহৰ নিমিত্তে মই যি যি আয়োজন কৰিলো তাৰ বাহিৰে মোৰ নিজৰ ধন, সোণ আৰু ৰূপো আছে। মোৰ ঈশ্বৰৰ গৃহলৈ হাবিয়াস থকাৰ কাৰণে মই মোৰ ঈশ্বৰৰ গৃহৰ নিমিত্তে তাকো দিলো। ডায়ুদে সমস্ত মনেৰে ঈশ্বৰক প্ৰেম কৰিছিল। মন্দিৰ নিৰ্মাণ কৰা কামটোৰ বাবে তেওঁ যিমান পাৰে বয় বস্তু গোটাইছিল। আচলতে তেওঁৰ ব্যক্তিগত সা সম্পত্তিবোৰ তেওঁ মন্দিৰৰ কামৰ বাবে আগবঢ়াইছিল। আমিও যদি সকলোৱে আমাৰ জীৱনত সদায় ঈশ্বৰকেই আগস্থান দিবলৈ শিকিলোহেঁতেন। সোণৰ বস্তুৰ নিমিত্তে সোণ, ৰূপৰ বস্তুৰ নিমিত্তে ৰূপ, আৰু শিল্পকৰ্ম কৰোতাবিলাকৰ হাতেৰে যি যি কৰা যাব তাৰ নিমিত্তেও দিলো। এই হেতুকে আজি ইচ্ছা মনেৰে দান কৰিবলৈ জিহুৱাৰ উদ্দেশ্যে কোন আগবাঢ়িব? ডায়ুদে নিজে আৰ্হি ৰাখিছে। তেওঁ মন্দিৰৰ বাবে মুক্ত হস্তে দান দিছে। এতিয়া তেওঁ মানুহবোৰকো আহ্বান জনাইছে সেই কাম কৰিবলৈ। পাছে পিতৃবংশৰ অধ্যক্ষবিলাক, ইছৰাইলৰ ফৈদবিলাকৰ অধ্যক্ষবিলাক, সহস্ৰপতিবিলাক, শতপতিবিলাক আৰু ৰজাৰ কাৰ্যাধ্যক্ষবিলাক, এই সকলোৱে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িল। মানুহবোৰে ডায়ুদৰ আহ্বানৰ প্ৰতি সঁহাৰি দিলে। মানুহে উপদেশ ভাল নাপায়, আৰ্হিহে ভাল পায়। ডায়ুদ নিজে আদৰ্শ ব্যক্তি আছিল দান কৰাৰ ক্ষেত্ৰত, গতিকে মানুহবোৰক তেওঁ তেনেদৰে আহ্বান জনাব পাৰিছিল। 7-8 আমি দেখা পাওঁ যে মানুহবোৰে মুক্ত হস্তে হৰ্ষিত মনেৰে দান আগবঢ়ালে। 9 পঢ়িছো, তাতে তেওঁবিলাকে দান দিয়া দেখি প্ৰজাবিলাকে আনন্দ কৰিলে, কিয়নো তেওঁবিলাকে সৰল মনেৰে জিহুৱাৰ উদ্দেশ্যে নিজ ইচ্ছাৰে দান দিলে, আৰু ডায়ুদ ৰজায়ো মহা আনন্দ কৰিলে। সকলোৱে আনন্দ মনেৰে দান কৰিলে। মানুহবোৰে তেনেকৈ দান কৰা দেখি ডায়ুদেও মহা আনন্দ কৰিলে। প্ৰিয় শ্ৰোতা, আমি যেতিয়া ঈশ্বৰলৈ দান আগবঢ়াওঁ আমি বাৰু আনন্দ পাওঁনে? আমি বাৰু কেনেকুৱা মনেৰে দান কৰোঁ? আমি যেতিয়া দান কৰোঁ আমাৰ দানে আমাকো আনন্দ দিয়া উচিত, আনকো আনন্দ দিয়া উচিত, তেতিয়াহে ঈশ্বৰো আনন্দিত হয়। হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে, এইবুলি বাইবেলত স্পষ্টভাৱে লিখা আছে। 10 এই হেতুকে ডায়ুদে গোটেই সমাজৰ আগতে জিহুৱাৰ ধন্যবাদ কৰিলে। ডায়ুদে কলে, হে আমাৰ পিতৃ ইছৰাইলৰ ঈশ্বৰ জিহুৱা, তুমি যুগে যুগে চিৰকাললৈকে ধন্য। ইয়াত এটা কথা মন কৰকচোন, ডায়ুদে ঈশ্বৰক ইছৰাইল দেশৰ পিতৃ বুলি সম্বোধন কৰিছে। পুৰণি নিয়মৰ দিনত ঈশ্বৰক ব্যক্তিগতভাৱে পিতৃ বুলি সম্বোধন কৰা হোৱা নাছিল। ডায়ুদে কেতিয়াও ঈশ্বৰক নিজৰ পিতৃ বুলি সম্বোধন কৰা নাছিল। ঈশ্বৰে ডায়ুদক তেওঁৰ দাস বুলি কৈছিল। মুচিৰ বিধানত ঈশ্বৰক কোনো লোকেই পিতৃ বুলি মাতিব নোৱাৰিছিল। কিন্তু প্ৰভু যীশুৰ যোগেদি এতিয়া নতুন নিয়ম স্থাপিত হ'ল। এতিয়া প্ৰভু যীশুক গ্ৰহণ কৰা প্ৰতিজন লোকেই ঈশ্বৰক পিতৃ বুলি সম্বোধন কৰিব পাৰে। 11 পঢ়িছো, হে যীহুৱা, মহত্ব, পৰাক্ৰম, গৌৰৱ, জয় আৰু প্ৰতাপ তোমাৰেই, কিয়নো স্বৰ্গত আৰু পৃথিৱীত যি যি আছে সেই সকলোৱেই তোমাৰ। হে যীহুৱা, ৰাজ্যও তোমাৰেই, আৰু তুমি সকলোৰে ওপৰত মূৰ ৰূপে উন্নত। ডায়ুদৰ এই প্ৰাৰ্থনাটো আমাৰ চিনাকি চিনাকি নালাগেনে বাৰু? শিষ্যসকলে যেতিয়া প্ৰভু যীশুক প্ৰাৰ্থনা কৰিবলৈ শিকাবলৈ অনুৰোধ কৰিছিল, তেতিয়া তেওঁ শিকাইছিল, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক। ডায়ুদেও একে কথাকে ইয়াত কৈছে, তোমাৰ ৰাজ্য হওক। এই পৃথিৱীত এদিন ঈশ্বৰৰ ৰাজ্য স্থাপন হ'ব প্ৰকৃত অৰ্থত, আৰু প্ৰভু যীশুৱে ৰজা হিচাপে শাসন কৰিবহি, আৰু এই ৰাজ্য হ'ব শান্তিৰ ৰাজ্য। 14 কিন্তু মই কোন আৰু মোৰ প্ৰজাবিলাক বা কোন যে আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছো? কিয়নো সকলো তোমাৰ পৰাহে হয়, তোমাৰ হাতৰ পৰা যি পাইছো তাকেহে আমি তোমাক দিছো। আমি আচলতে ঈশ্বৰক একো দিব নোৱাৰো, কাৰণ আমাৰ যি যি আছে সেই সকলো আচলতে ঈশ্বৰৰেই। কিন্তু আমাক তেওঁ যি যি দিছে তাৰ পৰাই আমি তেওঁলৈ দান আগবঢ়ালে তেওঁ আমাক আৰু অধিক আশীৰ্বাদ কৰে। আজি আমাৰ মাজত বহুতো লোক দুখীয়া আৰু অভাৱগ্ৰস্ত হোৱাৰ এটা কাৰণ হৈছে আমি ঈশ্বৰক মুক্ত হস্তে হৰ্ষিত মনেৰে দিবলৈ শিকা নাই। 16 হে আমাৰ ঈশ্বৰ জিহুৱা, তোমাৰ পবিত্ৰ নামৰ উদ্দেশ্যে তোমাৰ গৃহ নিৰ্মাণ কৰিবলৈ আমি এই যি বস্তুবোৰ আয়োজন কৰিলো এই সকলো তোমাৰ হাতৰ পৰাই হয় আৰু সকলো তোমাৰহে। এই কথা আমি সকলোৱে যদি সদায় মনত ৰাখিলোহেঁতেন কিমান ভাল হলহেঁতেন। আমি এনেদৰে যদি পঢ়ি যাওঁ দেখো যে মানুহবোৰে ঈশ্বৰক ধন্যবাদ আৰু প্ৰশংসা আগবঢ়াই নৈবেদ্য আগবঢ়ালে আৰু চলোমনক আনুষ্ঠানিকভাৱে ৰজা পাতিলে। এয়া ডায়ুদৰ বিষয়ে ঈশ্বৰে দিয়া বিৱৰণ। ডায়ুদৰ বিষয়ে ঈশ্বৰে কি ভাবে সেই কথা ঈশ্বৰে আমাক এনেদৰেই জনাই দিছে। ডায়ুদ আমাৰ নিচিনা তেজ মঙহৰেই মানুহ আছিল। তেওঁ পাপো কৰিছিল, কিন্তু তেওঁ ঈশ্বৰক সৰ্বান্তকৰণেৰে প্ৰেম কৰিছিল। দাউদক ঈশ্বৰে ক্ষমা কৰিছিল। দাউদৰ কথা ভাবিলে আমাৰ অন্তৰলৈ আশা আহে। আমি বুজি পাওঁ ঈশ্বৰ দয়ালু, ঈশ্বৰ অনুগ্ৰহশীল, তেওঁক প্ৰেম কৰাজনলৈ তেওঁৰ অনুগ্ৰহ সীমাহীন আৰু সীমাহীন ৰূপত প্ৰকাশ পায়। সেই অনুগ্ৰহ তেওঁ সকলো মানুহলৈ আগবঢ়াইছে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি, যাতে প্ৰভু যীশুক গ্ৰহণ কৰি সকলো মানুহেই সেই অনুগ্ৰহ লাভ কৰি পৰিত্ৰাণ পাব পাৰে। প্ৰিয় শ্ৰোতা, আজি আমি ঈশ্বৰৰ বাবে মন্দিৰ সাজিব নোৱাৰিব পাৰোঁ, কিন্তু আমাৰ দেহটোকেই ঈশ্বৰৰ মন্দিৰৰ ৰূপ দিব পাৰোঁ যদিহে আমি প্ৰভু যীশুক আমাৰ হৃদয়লৈ আহ্বান কৰোঁ। সেই কাম আজিয়েই নকৰে কিয়, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যিশু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু একো নিবিচাৰোঁ।